هذا بلاغ للناس ولينذروا به وليعلموا أنما هو إله واحد وليذكر أولو الألباب.
এইটো হৈছে মানুহৰ বাবে এটা বাৰ্তা, যাতে ইয়াৰ দ্বাৰা সিহঁতক সতৰ্ক কৰা হয় আৰু যাতে সিহঁতে জানিব পাৰে যে কেৱল তেওঁই এক সত্য ইলাহ, লগতে বিবেকসম্পন্ন লোকসকলে যাতে উপদেশ গ্ৰহণ কৰিব পাৰে।